হোছেয়া ভাৱবাদী পুস্তক 5 অধ্যায়। ইজৰাইল আৰু যিহুদালৈ আহিবলগীয়া দণ্ড। হে পুৰোহিতসকল, এই কথা শুনা। হে ইজৰাইলীয়া বংশ, মনোযোগ দিয়া। হে ৰাজবংশৰ লোকসকল, শুনা। কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে, কাৰণ তোমালোক মীমপাত পতা ফানস্বৰূপ আৰু তাবুৰত মেলি দিয়া এক জালস্বৰূপ হৈছা। বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খুন্দা ৰক্তৰ গাঁতলৈকে গ'ল। মই তেওঁলোকৰ সকলোকে শাস্তি দিম। মই ইফ্ৰমীয়ক জানো, ইজৰাইল মোৰ পৰা লুকাই থকা নাই। হে ইফ্ৰইম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা। ইজৰাইল অখুচি হ'ল। তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত বিবিচাৰী আত্মা আছে আৰু তেওঁলোকে যিহুৱাক নাজানে। ইজৰাইলৰ অহংকাৰে তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে। ইফ্ৰমীয়ে নিজৰ অপৰাধতে উজুতি খাইছে, তেওঁলোকৰ লগতে যিহুদায়ো উজুতি খাইছে। নিজৰ মেৰ চাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহুৱাক বিচাৰি যাব, কিন্তু তেওঁলোকে তেওঁক নাপাব, কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহুৱাই নিজক আঁতৰাই নিলে। তেওঁলোকে যিহুৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে। তেওঁলোকে জাৰছ সন্তানবোৰক জন্ম দিলে। এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে 9 জোনৰ উৎসৱেৰে তেওঁলোকক গ্ৰাস কৰিব। তোমালোকে গিবিয়াত হিঙা বজোৱা, ৰামাত তুৰি বজোৱা, বৈত আবনত যুদ্ধৰ উচ্চৰ ধ্বনি কৰি কোৱা, হে বিঞ্জামিন, তোমাৰ পাছফালৰ হ্ৰদটোলৈ চোৱা। শাস্তি দিয়াৰ দিনা ইফ্ৰমীয় জনশূন্য হৈ পৰিব। যি ঘটনাবোৰ নিশ্চয় ঘটিব, সেই বিষয়ে মই ইজৰাইলৰ ফৈদবোৰৰ মাজত সতৰ্ক কৰি ঘোষণা কৰিলোঁ। যিসকলে চাৰি সীমাৰ শিল আঁতৰায়, যিহুদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ'ল। মই তেওঁলোকৰ ওপৰত পানীৰ ঢলৰ নিচিনাকৈ মোৰ ক্ৰোধ ঢালি দিম। ইফ্ৰমীয়ক নিৰ্যাতিত কৰা হ'ল, বিচাৰত তেওঁলোক চূৰ্ণ কৰা হ'ল, কাৰণ ইফ্ৰমীয়ে অখাৰ মূৰ্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে। সেয়ে মই ইফ্ৰমীয়লৈ নষ্টকাৰক পোকৰ নিচিনা হ'লো আৰু যিহুদা বংশলৈ ধ্বংসৰ কৰা ক্ষয়কাৰকৰ দৰে হ'লো। ইফ্ৰমীয়ে নিজৰ অসুস্থতা দেখা পালে আৰু যিহুদাই নিজৰ আঘাতক দেখা পালে। সেয়ে ইফ্ৰমীয়ে অচুৰিয়াৰ ওচৰলৈ সহায়ৰ বাবে গ'ল। মহাৰাজৰ ওচৰলৈ লোক পঠাই বাৰ্তা প্ৰেৰণ কৰিলে, কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব, তেওঁ তোমাৰ আঘাতত নিৰাময় কৰিব নোৱাৰিব। মই ইফ্ৰমীয়লৈ সিংহৰ নিচিনা হ'ম, যিহুদা বংশলৈ এটা যুৱা সিংহৰ নিচিনা হ'ম। মই নিজেই তেওঁলোকক ছিন্ন ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম। মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম, তেওঁলোকে নিজৰ দুখ স্বীকাৰ নকৰা পৰ্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। তেওঁলোকৰ সংকটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব।